الذين يلمزون المتطوعين من المؤمنين في الصدقات والذين لا يجدون إلا جهدهم فيسخرون منهم سخر الله منهم ولهم عذاب أليم.
মুমিন সকলৰ মাজৰ যিসকলে স্বতঃস্ফূৰ্তভাৱে চাদাকা দিয়ে আৰু যিসকলে নিশ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে তাৰপিছত সিহঁতক লৈ উপহাস কৰে, এনে প্ৰকৃতিৰ লোকক আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।